এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজনন্দন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডিগবৈ আৰু মাহমৰাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ, কাইলৈৰ পৰা সংসদৰ বাজেট অধিৱেশন, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অহা 30 জানুৱাৰীত ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন আৰু আজি বড়ো কছাৰী জনগোষ্ঠীৰ অন্যতম ধৰ্মীয় অনুষ্ঠান বাথৌ পূজা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিগবৈ আৰু চৰাইদেউ জিলাৰ মাহমৰাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ প্ৰাৰম্ভিক পুঁজিৰ চেকসমূহ বিতৰণ কৰে। মাহমৰা বিধানসভাৰ গৰৌমাৰী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত কাৰ্যসূচীত সমষ্টিটোৰ 25,551গৰাকী মহিলাক 10,000 টকাৰ চেক আগবঢ়োৱা হয়। ডিগবৈত 17,264গৰাকী মহিলাক চেক বিতৰণ কৰা হয়। ইয়াৰ লগতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি সমষ্টিটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ উদ্বোধন কৰাৰ উপৰি আধাৰশিলা স্থাপন কৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এই আঁচনিৰ জৰিয়তে অসমৰ 8 লাখ মহিলা ইতিমধ্যে স্বনিৰ্ভৰশীল হৈছে। প্ৰত্যেক মহিলাক আত্মনিৰ্ভৰশীল কৰি তোলাটোৱে চৰকাৰৰ লক্ষ্য বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ধনৰ জৰিয়তে মহিলাসকলে উৎপাদনমূলক কাম কাজত জড়িত হোৱা উচিত। তেনে সফল মহিলাক পৰৱৰ্তী পৰ্যায়ত 25,000 আৰু 50,000কৈও প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে মহিলাসকলে গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰিব লাগিব। অহা 3 বছৰত প্ৰতিটো আত্মসহায়ক গোটৰ মহিলাসকল লাখপতিত পৰিণত হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাজ্যত 35 লাখ মহিলা আত্মসহায়ক গোটৰ সদস্য হিচাপে অন্তৰ্ভুক্ত হৈ আছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই দুয়োটা সমষ্টিতে মুঠ 42,815গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে। কাইলৈৰ পৰা সংসদৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। 2 এপ্ৰিলত এই অধিৱেশনৰ সামৰণি পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনক উদ্দেশ্যি দিয়া ভাষণেৰে অধিৱেশন আৰম্ভ কৰা হ'ব। কাইলৈৰ পৰা 13 ফেব্ৰুৱাৰীলৈকে অধিৱেশনৰ প্ৰথম পৰ্যায় আৰু 9 মাৰ্চৰ পৰা 2 এপ্ৰিললৈকে দ্বিতীয় পৰ্যায়ৰ কাম কাজসমূহ চলিব। 1 ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2026-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। বাজেট অধিৱেশনৰ পূৰ্বে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কেতবোৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিষয়ৰ লগতে সদনৰ কাম কাজ সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে আজি দিনৰ 11 বজাত এখন সৰ্বদলীয় বৈঠকৰ আয়োজন কৰে। গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নতুনকৈ নিৰ্মাণ কৰা শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহৰ আজি বিয়লি উদ্বোধন কৰা হ'ব। মুখ্য অতিথিৰূপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ লগতে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাও উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰ কথা। 52 কোটি টকা ব্যয়েৰে সাজি উলিওৱা এই প্ৰেক্ষাগৃহত আধুনিক তথা আন্তঃৰাষ্ট্ৰীয় মানৰ সা সুবিধা সন্নিৱিষ্ট কৰা হৈছে। 800খন আসন বিশিষ্ট প্ৰেক্ষাগৃহটোত অত্যাধুনিক সন্মিলন কক্ষ, উন্নতমানৰ আলোক আৰু শব্দ প্ৰযুক্তি, দিব্যাংগ লোকসকলৰ বাবে মঞ্চত আৰোহণৰ সুবিধাৰ্থে বিশেষ লিফ্ট, অত্যাধুনিক থিয়েটাৰ অভিজ্ঞতা কেন্দ্ৰ আদিৰ ব্যৱস্থা থাকিব। 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অহা 10ৰ পৰা 27 ফেব্ৰুৱাৰীলৈকে আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা 27 জানুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অলপতে এই কথা প্ৰকাশ কৰিছে। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 7,355খন বিদ্যালয়ৰ 4,38,565গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 3,103খন শিক্ষানুষ্ঠানৰ 3,30,744গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰীয়ে পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ নীতি নিয়ম মানি চলি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনায়। চলিত বছৰৰ এই পৰীক্ষাসমূহ কেৱল চৰকাৰী শিক্ষানুষ্ঠানতহে অনুষ্ঠিত কৰাৰ লগতে চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীহে তত্বাৱধায়কৰ দায়িত্বত থাকিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 30 জানুৱাৰীত ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব। ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি উজনি অসমৰ শৈক্ষিক প্ৰাণকেন্দ্ৰ ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। ৰাজ্যত অহা এপ্ৰিলত আৰম্ভ হ'বলগীয়া 2027ৰ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ সমীক্ষাত পৰিয়ালসমূহে 33টা প্ৰশ্নৰ উত্তৰ দিব লাগিব। দেশৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্তই দৈনন্দিন জীৱনৰ সকলো বিষয় সামৰি 33টা প্ৰশ্ন নিৰ্ধাৰণ কৰি দিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে লোকপিয়লৰ প্ৰথম পৰ্যায়ত মূল্যায়নকাৰীসকলে বাসগৃহৰ বিৱৰণ, খোৱাপানীৰ উৎস, শৌচাগাৰ আৰু স্নানাগাৰৰ ব্যৱস্থা, ঘৰত থকা বাহন, লেপটপ, মোবাইল ফোন, টিভিকে ধৰি অন্যান্য ব্যৱহাৰ্য সামগ্ৰী, পোহৰৰ উৎস, ৰন্ধন গেছৰ ইন্ধন, এল পি জি সংযোগ ব্যৱস্থাকে ধৰি অন্যান্য বিষয়ৰ প্ৰশ্ন সামৰি লোৱা হ'ব। চৰকাৰে ইতিমধ্যে প্ৰথম পৰ্যায়ত লোকপিয়ল হ'বলগীয়া খণ্ডসমূহৰ তালিকা প্ৰস্তুত কৰিছে আৰু ইয়াৰ বাবে কেইবাহাজাৰ গণনাকাৰীক নিয়োগ কৰা হ'ব। এইবাৰ প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিৰে ডাটা এণ্ট্ৰি কৰা হ'ব আৰু মোবাইল এপ্লিকেচনৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হ'ব। ৰাজ্য চৰকাৰে ইতিমধ্যে বিশ্বজিৎ পেগুক লোকপিয়লৰ সঞ্চালক হিচাপে নিযুক্তি দিছে। আজি বড়ো কছাৰী জনগোষ্ঠীৰ অন্যতম ধৰ্মীয় অনুষ্ঠান বাথৌ পূজা। বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা বাথৌৰ উপাসনা বছৰত দুবাৰকৈ কৰা হয়। জনগোষ্ঠীটোৰ বিশ্বাস অনুযায়ী বাথৌ হৈছে তেওঁলোকৰ পিতৃদেৱতা। হিন্দু ধৰ্মৰ লোকদেৱতা শিৱৰ সৈতে বাথৌ দেৱতাৰ সাদৃশ্য আছে। ভাষাগত দিশৰ পৰা বাথৌ শব্দৰ ব্যুৎপত্তি বা মানে পঞ্চ আৰু থৌ মানে তত্বৰ পৰা হৈছে বুলি পণ্ডিতসকলে মত প্ৰকাশ কৰে। অৰ্থাৎ পঞ্চতত্বত বিশ্বাসী বড়ো কছাৰীসকলে এই পূজাত সৃষ্টিকৰ্তা আৰু পূৰ্বজক প্ৰকৃতি পূজাৰ জৰিয়তে স্মৰণ কৰে। বাথৌ পূজাত চিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি বাথৌ বেদীত স্থাপন কৰা হয়। ইয়াৰ লগতে উৎপাদনশীলতাৰ প্ৰতীক এটা ঘূৰণীয়া শিল আৰু কুকুৰা কণী আগবঢ়াই দেৱতাগৰাকীক উপাসনা কৰা হয়। এই পূজাত সুৰা আৰু মাংসৰ নৈবেদ্য আগবঢ়োৱাৰ লগতে দেওধনী নাচ প্ৰদৰ্শন কৰি ভৱিষ্যৎবাণী কৰা হয়। ইয়াৰ লগতে বাথৌ দেৱতাক সন্তুষ্ট কৰিবলৈ খেৰাই নাচো প্ৰদৰ্শন কৰা হয়। বিটিএডিৰ বিভিন্ন অঞ্চলৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত বসবাস কৰা বড়ো কছাৰী জনগোষ্ঠীৰ বাথৌ ধৰ্মীয় লোকসকলে আজি উলহ মালহেৰে এই পূজাৰ আয়োজন কৰিছে। আই আই টি গুৱাহাটীৰ শিক্ষাৰ্থীসকলৰ বাৰ্ষিক অনুষ্ঠান আলচেৰিংগা মহোৎসৱ পৰহিলৈ পৰা 1 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব। 30 সংখ্যক আলচেৰিংগা মহোৎসৱৰ এইবাৰৰ বিশেষ আকৰ্ষণ বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী ছান। প্ৰায় 1.5 লাখ লোকে অংশগ্ৰহণ কৰিবলগীয়া এই মহোৎসৱত ৰাজ্যৰ হিয়াৰ আমঠু জুবিন গাৰ্গক বিশেষভাৱে সোঁৱৰণ কৰা হ'ব। মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা বডোদৰাৰ বি চি এ ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 15 ৰাণত পৰাজিত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰণ কৰি দিয়া 200 ৰাণৰ লক্ষ্য অনুসৰণ কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 184 ৰানহে কৰিবলৈ সমৰ্থ হয়। মুম্বাই ইণ্ডিয়ানছৰ হৈ হেলি মেথিউজে 3টা উইকেট দখল কৰাৰ বিপৰীতে ছাবনিম ইছমাইল আৰু এমেলিয়া কেৰে 2টাকৈ তথা অমনজ্যোত কৌৰে 1টা উইকেট লাভ কৰে। প্ৰতিযোগিতাত আজি বডোদৰাত একেখন খেলপথাৰতে দিল্লী কেপিটেলছ গুজৰাট জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আগবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডিগবৈ আৰু মাহমৰাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ, কাইলৈৰ পৰা সংসদৰ বাজেট অধিৱেশন, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অহা 30 জানুৱাৰীত ডিব্ৰুগড়ত অসম বিধানসভাৰ 2টো চৌহদৰ আধাৰশিলা স্থাপন আৰু আজি বড়ো কছাৰী জনগোষ্ঠীৰ অন্যতম ধৰ্মীয় অনুষ্ঠান বাথৌ পূজা। আমাৰ দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী নিউজ বুলেটিন দিনৰ 1:40 বজাত শুনিবলৈ পাব।